শুনক, এটা কথা সুধো। আপুনি আপোনাৰ মাক লৈ চিন্তা কৰেনে? ময়ো কৰোঁ। আমাৰ ঘৰত নহয়, যেতিয়া খৰিৰ চৌকা আছিল তেতিয়া বেচেৰী মা কাহি কাহি অবশ হৈ পৰিছিল। কিন্তু যেতিয়া পৰা ঘৰলৈ গেছ আহিল নহয় তেতিয়াৰ পৰা বহুত আৰাম পাইছে মায়ে। শুনিছোঁ মোদীজীয়ে পঠাইছে গেছ। বৰ ভাল কাম কৰিছে মোদীজীয়ে।
এইদৰেই 3.5 কোটিৰো অধিক মাতৃয়ে প্ৰথমবাৰ কুকিং গেছ লাভ কৰিছে। কথা স্পষ্ট, এজন এজন ব্যক্তিৰ শক্তি প্ৰগতিলৈ সলনি হৈছে। সেইকাৰণে যি দেশত দশক ধৰি হোৱা নাছিল সি কেৱল 48 মাহতেই হৈ গ'ল।